হেল্ল'
মোক ফোন কৰিছিলে, সিটো ফোনত কিবা ফোনটো লক হৈ আছিলে, ব্লক হৈ যায় ফোন নম্বৰটো। মই বৰঠাকুৰে কৈছোঁ, উলুবাৰী এই মাজাৰ ৰোডৰ ওচৰৰ পৰা।
হয় দাদা, আপোনাক এই ডাঙৰ গাড়ীবোৰ লাগিব ন?
তুমি আহি মই যে কৈছোঁ, তাতে যে গৈ পেলাই কৈছিলোঁ যে মোৰ মানে পাইপটো ফাটি গৈছে তাতে, এইটো ৰিপেয়াৰ কৰাটোৱে আচল কথা, আৰু মই পাম্পিঙো কৰিবৰ কাৰণে পইচা দি দিম।
মানে গাড়ী গাড়ী নালাগে আপোনাক?
গাড়ী লাগে, গাড়ীখন লৈ আহ, গাড়ীৰ পইচা তোমাৰ এক্সট্ৰা বাবা, মোৰ কামটো কৰি দিয়া বাবা, এইটো বৰ বিপত্তি হৈছে।
গাড়ী এতিয়া মই গাড়ী পঠাই আছোঁ, গাড়ী দি ফাৰ্ষ্টে কামটো কৰাই লওক, তাৰপিছত পাইপৰ কি কাম আছে মই বেলেগ এটা মানুহ পঠাই কিনে কৰাই দিম, ঠিক আছে?
পাইপৰ কামটো একদম ডেঞ্জাৰাছ কাম এইটো আৰু। একেবাৰে অৱস্থা কাঢ়ি লৈ গৈছে, বুঢ়া মানুহ, মই তাতে চাইকেলখন লৈ গ'লো।
গাড়ীৰ কথা পাতিছে নে ল'ৰাটোৰ লগত? আপুনি
পইচা কিমান লাগিব কোৱাচোন?
ডাঙৰ গাড়ীখন 6,000 টকা লাগিব।
6,000 টকা লাগিব
ডাঙৰ গাড়ীটো? 3,000 লিটাৰ ট্ৰাক ট্ৰাক হয়।
3,000 আমাৰ ইমান ডাঙৰ হেৰি নহয়, টেংকি নহয়, এইবাৰ আগৰ বাৰ সৰু ট্ৰাকে দিয়ে হৈছিলে, কিন্তু
এই মানে সৰু ট্ৰাক মানে দুটা গাড়ী আছে, এটা বহুত সৰু এটা ডাঙৰ।
যোৱা কিবা এটা কৰি কৰি দিয়া আৰু, এইটো তুমি সেইকাৰণে মই এবাৰ চাবৰ কাৰণে মাতিছিলোঁ এবাৰ, তেওঁ ক'লে যে মই পঠাম মানুহ বুলি। এই যি হয়, মুঠতে মোৰ কামটো, মোৰ ফাটা চাটা এইবিলাক ঠিক কৰি দিয়া আৰু। ঠিক আছে, তুমি আহা, মোক মোক মাজাৰ ওচৰত নীলা নীলা গেট। ৰবা, আচ্ছা মই মাৰ ফোন নম্বৰ ফোনৰ পৰা তোমালৈ এইটো ফোন এটা ফোন কৰোঁ, সেই মাৰ ফোনত এই নেক্সট ফোনটোৰ পৰা ফোনৰ লগত কথা পাতিবা। মই মাৰ মাৰ পৰা মাৰ